চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুৰ মহান নামেৰে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। প্ৰথমতে আপোনাক ধন্যবাদ জনাইছো আমাৰ এই অনুষ্ঠান শুনি থকাৰ কাৰণে। এই বাইবেল অধ্যয়নৰ অনুষ্ঠান আমি অতি আগ্ৰহেৰে প্ৰস্তুত কৰোঁ আৰু অতি আশাৰে প্ৰচাৰ কৰোঁ আমাৰ শ্ৰোতাসকলৰ সহায় হওক বুলি। যদিও এই কাম কৰাৰ বাবে আমি নিজকে উপযুক্ত বুলি নাভাবোঁ, কিন্তু আমাৰ মহান প্ৰভু যীশুখ্ৰীষ্টৰ বাণী প্ৰকাশ কৰাৰ যি দায়িত্ব, সেই দায়িত্বৰ প্ৰতি সঁহাৰি দিবলৈ চেষ্টা কৰিয়েই আমি আজিলৈকে এই কাম কৰি আহিছোঁ। এই কাম কৰাত আমি কিমান দূৰ সফল হৈছোঁ তাৰ বিচাৰ আপোনালোকৰ হাতত। অনুগ্ৰহ কৰি আপোনাৰ মতামত আমাক জনাবনে? হাতত কাগজ কলম লৈ আমালৈ দুখাৰীমান লিখি পঠিয়াবচোন। আপোনাৰ পৰা অহা দুখাৰীৰ চিঠি এখনেই যে আমাক কিমান উৎসাহ যোগায় সেই কথা আমি বুজাই দিব নোৱাৰোঁ, কেৱল উপলব্ধি কৰাজনেহে বুজি পায়। গতিকে প্ৰিয় শ্ৰোতা, আজিয়েই আমালৈ দুকলম লিখি নপঠিয়াই কিয়? আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। হওক, প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু আকৌ এবাৰ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুযোগ দিলা। প্ৰভু, তোমাক অশেষ ধন্যবাদ, কিয়নো তোমাৰ প্ৰেম, তোমাৰ কৰুণা, অনুগ্ৰহ আৰু দয়া আমাৰ জীৱনত প্ৰকাশ কৰি আছা। প্ৰভু, আমি অতি অযোগ্য অধাৰ্মিক লোক হ'লেও তুমি আমাক দলিয়াই পেলোৱা নাই, বৰং মৰমেৰে বুটলি লৈছা, আঁকোৱালি লৈছা। তোমাৰ একমাত্ৰ পুত্ৰ যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ অনন্ত জীৱনৰ অমূল্য দান বিনামূল্যে আগবঢ়াইছা। এতিয়া প্ৰভু, তোমাৰ বাক্য অধ্যয়ন কৰি বুজি পাবলৈ তুমি আমাক সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। তেওঁলোকৰ প্ৰতিজনক তোমাৰ স্পষ্ট মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ গৌৰৱ, তোমাৰ মহিমা প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা, আমি কিছুদিনৰ পৰা বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছে, তেন্তে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি আঠ নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিম। ইতিমধ্যে আমি পাই আহিলো সেই সাতটা চাপ থকা পুস্তকখন মেয়ৰ পোৱালি অৰ্থাৎ যীশুখ্ৰীষ্টই হাতত লৈ চাপবোৰ এটা এটাকৈ খুলিলে আৰু পৃথিৱীত মহাক্লেশৰ আৰম্ভণি হ'ল। কিন্তু ছটা চাপ খোলাৰ কথাহে আমি পালোঁ আৰু সেই ছটা খোলাৰ লগে লগে কি ঘটিব আমি পঢ়িবলৈ পালোঁ। এই আঠ নম্বৰ অধ্যায়ত আমি সাত নম্বৰ চাপটো খোলাৰ কথা পঢ়িবলৈ পাম আৰু সাত নম্বৰ চাপটো খোলাৰ লগে লগে সাতজন স্বৰ্গদূতে সাতটা তুৰি বজোৱাৰ কথা আমি পাওঁ। সেই সাতটা তুৰিৰ চাৰিটা তুৰিৰ কথাহে আমি এই অধ্যায়টোত পঢ়িবলৈ পাম। মাজতে সাত নম্বৰ অধ্যায়ত আমি অলপ বিৰতিৰ কথা পালোঁ। সেই সময়খিনিত ইছৰাইলৰ বাৰটা ফৈদৰ প্ৰতি ফৈদৰ পৰা বাৰ হাজাৰকৈ মুঠ 144,000 লোকক আৰু পৰজাতীয় লোকৰ এক বৃহৎ সংখ্যক লোকক কপালত চাপ মাৰি দিয়াৰ কথা আমি পালোঁ, যাতে এই লোকসকলে মহাক্লেশৰ মাজেৰে জয়যুক্ত হৈ আহিব পাৰে। সেই সাময়িক বিৰতিৰ পাছত আকৌ পুথিখনৰ চাপ খোলাৰ কথা আমি ইয়াত পাওঁ। মাত্ৰ সাত নম্বৰ চাপটোহে খুলিবলৈ বাকী আছে। এই প্ৰকাশিত বাক্য পুস্তকখনত যোহনে এনেকুৱা এটা নিৰ্দিষ্ট গত বজাই ৰাখিছে যে আমাৰ ভুল হোৱা বা মনত খেলি মেলি লগাৰ আচলতে একো সম্ভাৱনা নাথাকে। আমি পাম সাত সংখ্যাৰ শৃংখলা। আচলতে সাত সংখ্যাৰ আমি চাৰিটা শৃংখলা পাম। মহাক্লেশৰ সৈতে জড়িত এনেকুৱা সাত সংখ্যাৰ শৃংখলা কেইটামান আমি ইয়াত পাওঁ। সেই সাতটাৰ শৃংখলাটোৰ প্ৰথম ছটা প্ৰথমতে জোহনে দি দিব। তাৰ পাছত অলপ বিৰতি দি ক'বলগীয়া বা জনাবলগীয়া কথা অলপ জনাব আৰু তাৰ পাছত সেই সাতৰ শৃংখলাটোৰ সাত নম্বৰটো মেলাৰ লগে লগে আন এটা সাতৰ শৃংখলাৰ আৰম্ভ হ'ব। গতিকে এই সাতৰ বিভিন্ন শৃংখলাবোৰ প্ৰতিটোৰ সৈতে প্ৰতিটো জড়িত, অৰ্থাৎ গোটেই কথাখিনি একেখিনি সময় তথা ঘটনাৰ সৈতে জড়িত। আমি এই কথাখিনিতে অধিক সময় খৰচ কৰি নাথাকি অলপ আগবাঢ়ি যাব খুজিছোঁ। আমি ইতিমধ্যে উল্লেখ কৰি আহিছোঁ যে চাৰি নম্বৰ অধ্যায়ৰ পৰা আমি যিমানবোৰ কথা পাই আহিছোঁ সেই কথাবোৰ ভৱিষ্যতৰ বিষয়ে লিখা কথা। আমি এতিয়া মণ্ডলীৰ যুগত বাস কৰি আছোঁ, কিন্তু চাৰি নম্বৰ অধ্যায়ৰ পৰা আমি পোৱা কথাবোৰ মণ্ডলীৰ যুগ অন্ত পৰাৰ পাছত ঘটিবলগীয়া কথা। চাবলৈ গ'লে আচলতে এই কথাখিনি ঘটাৰ সময়ত যিহেতু আমি পৃথিৱীত নাথাকোৱেই, যিহেতু খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গতে থাকিব, গতিকে কথাখিনিৰ সৈতে আমি জড়িত নহয় বুলিও ক'ব পাৰি। তদুপৰি কথাবোৰ ভয় লগা ধৰণৰো, কাৰণ সেই চাৰিজন অশ্বাৰোহীৰ পৰা আমি যিবোৰ ঘটনা পঢ়ি আছোঁ ঘটনাবোৰ ভয় লগা। সেইবাবেই সেই সময়ছোৱাক মহাক্লেশৰ সময় বুলি কোৱা হৈছে। কিন্তু আমি অন্ততঃ এটা কথা স্পষ্টভাৱে জানো যে সেই ভয়ানক সময়ত আমি পৃথিৱীত নাথাকিম, কাৰণ তাৰ আগে আগেই মণ্ডলীক পৃথিৱীৰ পৰা উঠাই লৈ যোৱা হ'ব। যিসকল লোকে প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে সেই সকলো লোককেই পবিত্ৰ আত্মাৰ দ্বাৰা মোহৰ মাৰি থোৱা হৈছে। সেই মোহৰেই এই নিশ্চয়তা দিয়ে যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ মণ্ডলীক পৃথিৱীৰ পৰা নিৰাপদে উঠাই লৈ যোৱা হ'ব খ্ৰীষ্টৰ ওচৰলৈ। মণ্ডলী সেই মহাক্লেশৰ সন্মুখীন হ'ব নালাগিব, এয়েই খ্ৰীষ্টীয় মণ্ডলীৰ গৌৰৱময় আশা। এতিয়া আমি যি সাতটা তুৰিধ্বনিৰ বিষয়ে পঢ়িবলৈ পাম সেই তুৰিধ্বনিয়ে পৃথিৱীত পূৰ্ণৰূপত মহাক্লেশৰ সূত্ৰপাত ঘটায়। ছয় নম্বৰ চাপটো খোলাৰ লগে লগে আমি পালোঁ জগতৰ ওপৰত প্ৰকৃতিয়ে চলোৱা ক্লেশৰ কথা। কিন্তু এই সাতটা তুৰি বজোৱাৰ লগে লগে আমি দেখিম যে ঈশ্বৰে আচলতে পোনে পোনে সুদবিচাৰ চলাইছে বিদ্ৰোহী মানৱ জাতিক। প্ৰথমতে আমি উল্লেখ কৰিলোঁ সাতটা চাবৰ কথা আৰু এই সাতটা চাবৰ যোগেদি আমি দেখিবলৈ পাওঁ ঈশ্বৰে জগতৰ ওপৰলৈ আহিবলৈ দিয়া মহাক্লেশৰ কথা। এই মহাক্লেশ হৈছে মানুহে পাপত চলা কাৰণে, ঈশ্বৰক অৱজ্ঞা কৰি চলা কাৰণে পাবলগীয়া দণ্ড। দ্বিতীয়তে এতিয়া আমি যি সাতটা তুৰিধ্বনিৰ কথা পাম সেই তুৰিৰ যোগেদি আমি দেখোঁ যে ঈশ্বৰে নিজে হস্তক্ষেপ কৰি নিজেই দণ্ড নমাই অনাৰ কথা বিদ্ৰোহী মানৱলৈ। তাৰ পাছত আমি পাম সাতজন ব্যক্তিৰ কথা। তাৰ যোগেদি আমি দেখিম ছয়তানে ঈশ্বৰৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ ফলত নামি অহা বিচাৰ আৰু দণ্ড। চতুৰ্থতে, যেতিয়া আমি ক্ৰোধৰ সাতোটা পাত্ৰৰ কথা পাম, আমি দেখিম ছয়তান আৰু মানুহৰ সমূহীয়া বিদ্ৰোহৰ ফলত ঈশ্বৰে পঠিয়াই দিয়া সুধ বিচাৰ। ঈশ্বৰে মানুহ আৰু ছয়তান উভয়কেই দণ্ড বিহিব। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰিব খুজিছো। প্ৰথমতেই আমি পাওঁ সাত নম্বৰ চাপটো খোলাৰ কথা। বাইবেলৰ পৰা পাঠ কৰি দিম প্ৰকাশিত বাক্য আঠ নম্বৰ অধ্যায়ৰ প্ৰথম পদ। পাছে তেওঁ সপ্তম চাপ মেলিলত স্বৰ্গত আধা ঘণ্টামান কোনো শব্দ নাইকিয়া হ'ল। আধা ঘণ্টামান কোনো শব্দ নাইকিয়া হ'ল। এবাৰ এজন ডেকা ল'ৰাক এজাক ছোৱালীয়ে খুব গালি পাৰিব ধৰিছিল। ঘটনাটোনো কি বুলি এজন বয়সীয়া লোকে প্ৰশ্ন কৰিলে। তেতিয়া সেই ডেকাজনে ক'লে, মহোদয়, আপুনি জানেনে স্বৰ্গত কোনো ছোৱালী বা মহিলা নাথাকিব বুলি? সেই ডেকাজনৰ কথা শুনি বয়সীয়া মানুহজনে আমোদ পাই প্ৰশ্ন কৰিলে, হয় নেকি, তুমিনো কেনেকৈ জানিলা? তোমাকনো কোনে ক'লে স্বৰ্গত কোনো মহিলা নাথাকিব বুলি? সেই ডেকাজনে ক'লে, মই বাইবেলত পাইছোঁ। বাইবেলতনো ক'ত পালা? সেই বয়সীয়া মানুহজনে আচৰিত হৈ সুধিলে। ডেকাজনে বাইবেলৰ পৰা এই পদটো দেখুৱাই ক'লে, ইয়াত কোৱা হৈছে স্বৰ্গত আধা ঘণ্টাৰ কাৰণে কোনো শব্দ নহ'ব বুলি। স্বৰ্গত মহিলা বা ছোৱালী থাকিলে সেইটো কেনেকৈ সম্ভৱ হ'ব? ছোৱালীবোৰ জানো ইমান সময় ধৰি নিমাতে থাকিব পাৰিব? প্ৰিয় শ্ৰোতা, আমি সকলোৱে জানো বাইবেলত আচলতে এই কথাটো বুজোৱা হোৱা নাই। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কথাহে বুজোৱা হৈছে। প্ৰভু যীশুৱে সেই পুথিখন লৈ সাত নম্বৰ চাপটো খুলিলে আৰু স্বৰ্গত আধা ঘণ্টামান সময় নিতাল নিস্তব্ধ হ'ল। প্ৰভু যীশুৱে আদেশ দি সকলো পিনে নিতাল মৰালে। স্বৰ্গ, মৰ্ত্য, পাতাল সকলো স্তব্ধ হ'ল, কাৰণ তাৰ পাছতেই আহিব ভয়ংকৰ দিন। তীব্ৰ গতিত আহিব চূড়ান্ত ৰূপৰ মহাক্লেশ। প্ৰভু যীশুৰ অনুমতি বিনে একো চলাচল হ'ব নোৱাৰে। ইতিমধ্যে আমি দেখিছিলোঁ পৃথিৱীত মহাক্লেশ অলপ সময়ৰ কাৰণে স্থগিত ৰাখিবলৈ তেওঁ আদেশ দিছিল, যাতে সেই পৰিত্ৰাণ পোৱা 144,000 যিহুদী আৰু সীমাহীন পৰজাতীয় লোকক চাব মাৰি দিয়া হয়, সুৰক্ষাৰ চাব। আৰু এতিয়া আমি ইয়াত দেখিছোঁ গোটেই প্ৰক্ৰিয়াটো অলপ সময়ৰ কাৰণে প্ৰভু যীশুৱে বন্ধ কৰি ৰাখিছে। ধুমুহাৰ আগতে যেনেকৈ সকলো পিনে গোমোঠা পৰিৱেশ এটা হয়, ঠিক তেনেদৰে। এই নিস্তব্ধতা বাৰু কিহৰ বাবে? ঈশ্বৰৰ ধৈৰ্য শেষ হৈ যোৱা নাই। ছয় নম্বৰ চাপটো যেতিয়া খোলা হৈছিল, প্ৰচণ্ড প্ৰাকৃতিক দুৰ্যোগ আহিল আৰু আনকি অতি সাহসী মানুহজনৰো নিশ্চয় বুকু কঁপিল। আৰু সেই মানুহ সকলোকে অনুতাপ কৰিবৰ কাৰণে ঈশ্বৰে সুযোগ দিছে। কিন্তু মিছৰৰ ফৰৌন ৰজাই বাৰে বাৰে সুযোগ পায়ো মন পৰিৱৰ্তন নকৰাৰ নিচিনাকৈ বহুতো লোকে সেই সকলোবোৰ আচৰিত চিন দেখিও ঈশ্বৰলৈ নুঘূৰিব, মন সলনি নকৰিব। বহুতে হয়তো ক'ব, এহ কিনো হ'ল, এইবোৰ প্ৰাকৃতিক দুৰ্যোগহে ঘটিছে, ইয়াতনো ঈশ্বৰৰ হাত থকা বুলি ভাবিব লাগেনে? তেনেদৰে বহুতো লোকে নিজেই নিজকে যুক্তি দি বুজাব। কিন্তু আমি মনত ৰখা উচিত, কৰুণাময় ঈশ্বৰে মানুহক শাস্তি দণ্ড দিবলৈ হ'লে অলপ সময় থমকি ৰয়। সদায় মানুহক আৰু এটা সুযোগ, আৰু এটা সুবিধা দিব খোজে। ঠিক সেইবাবেই প্ৰচণ্ড মহাক্লেশ আৰম্ভ হোৱাৰ আগে আগে এই সাময়িক স্তব্ধতা, সকলো পিনে নিস্তব্ধ পৰিৱেশ। ঈশ্বৰ ক্ৰোধত ধীৰ, দয়াত মহান। ঈশ্বৰে মানুহক শাস্তি দি ভাল পায় নেকি? কেতিয়াও নাপায়, কাৰণ ঈশ্বৰ প্ৰেমময়। এই নিস্তব্ধ পৰিৱেশটোৱে আচলতে বুজাইছে ঈশ্বৰৰ প্ৰেমৰ পৰা ঈশ্বৰৰ ক্ৰোধদণ্ডলৈ পৰিৱেশটো সলনি হোৱাৰ এটা সন্ধিক্ষণ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আজি অপেক্ষা কৰি আছে যাতে পাপীলোকে মন পালটন কৰি তেওঁলৈ ঘূৰি আহে। তেওঁ মানুহক ক্ষমা কৰি আশীৰ্বাদ কৰিবলৈ সদায় সাজু। এতিয়া দুই নম্বৰ পদটো পঢ়ি দিম। আৰু ঈশ্বৰৰ আগত থিয় হৈ থকা যি সাতজন স্বৰ্গদূত তেওঁলোকক দেখিলোঁ, আৰু তেওঁলোকক সাতোটা তুৰি দিয়া হ'ল। এই সাতজন স্বৰ্গদূতক বিশেষ এটা দল হিচাপে আমাৰ আগত দেখুওৱা হৈছে। সাতটা তুৰি তেওঁলোকক দিয়া হ'ল। সাতটা তুৰি ইছৰাইল জাতিৰ সৈতে বিশেষভাৱে জড়িত। ইছৰাইলীয় লোকৰ কাৰণে সাতটা তুৰিৰ বিশেষ অৰ্থ আছে। পুৰণি নিয়মত গণনা পুস্তক পাঠ কৰোঁতে আমি পাইছিলোঁ যে ঈশ্বৰে মুচিক আদেশ দিছিল দুটা তুৰি বা শিঙা বনাবলৈ ৰূপেৰে। দুই সংখ্যাটো আচলতে সাক্ষীৰ সংখ্যা। যিকোনো এটা কথা সঁচা বুলি প্ৰতিপন্ন কৰিবলৈ অতি কমেও দুজন সাক্ষীৰ প্ৰয়োজন হয়। ইছৰাইল জাতিয়ে অৰণ্যৰ মাজেদি আগবাঢ়োঁতে এই দুটা তুৰি দুই ধৰণে ব্যৱহৃত হৈছিল। মানুহবোৰ গোট খোৱাবৰ কাৰণেও তুৰি বজোৱা হৈছিল, আৰু যাত্ৰা আৰম্ভ কৰিবৰ কাৰণেও তুৰি বজোৱা হৈছিল। ইছৰাইল জাতি জৰ্দন নদী পাৰ হৈ প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰাৰ পাছত তুৰি ব্যৱহাৰ কৰা হৈছিল আন কামত। আমি বাইবেলৰ পৰা চাব খুজিছোঁ। আৰু যি সময়ত তোমালোকে তোমালোকৰ দেশত উপদ্ৰৱ কৰোতা শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ওলাবা, সেই সময়ত সেই দুটা তুৰি ৰণত বজোৱাৰ দৰে বজাবা, তাতে তোমালোকৰ ঈশ্বৰ জিহুৱাই তোমালোকক সোঁৱৰণ কৰিব আৰু তোমালোকে তোমালোকৰ শত্ৰুবোৰৰ পৰা নিস্তাৰ পাবা। আৰু আমোদৰ দিনত, পৰ্বৰ দিনত আৰু মাহৰ আৰম্ভণত তোমালোকৰ হোম বলিৰ আৰু মংগলাৰ্থক বলিৰ কাষত তোমালোকে সেই তুৰি বজাবা, তাতে সেয়ে তোমালোকৰ ঈশ্বৰৰ সাক্ষাতে তোমালোকৰ সোঁৱৰণৰ উপায় হ'ব, মই তোমালোকৰ ঈশ্বৰ জিহুৱা। গণনা পুস্তক 10:9-10 সেই অৰণ্যত মুৰব্বীবোৰক গোট খোৱাবলৈ এবাৰ তুৰি বজোৱা হৈছিল, আৰু সেই কথা আমি পাওঁ গণনা পুস্তক 10:4 অৰ্থাৎ এদল বিশেষ লোকক গোট খোৱাবলৈ এবাৰ তুৰি বজোৱা হৈছিল। ইয়াত তুৰিধ্বনি বোলোতেও তেনেকুৱা এটা অৰ্থ বুজোৱা হৈছে। ইয়াত যি সাতটা তুৰিধ্বনিৰ কথা কোৱা হৈছে, সেই তুৰিধ্বনিত আচলতে ইছৰাইল জাতিয়ে প্ৰকৃত অৰ্থত প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিব। সেই মহাক্লেশৰ সময়তহে ইছৰাইল জাতিয়ে প্ৰকৃত অৰ্থত প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিব। ইছৰাইল জাতিয়ে জিৰিহুনগৰ অধিকাৰ কৰোঁতে সাতবাৰ তুৰি বজোৱা হৈছিল, আৰু জিৰিহুনগৰৰ দেৱাল ভাঙি পৰিছিল। ঠিক একেদৰে ইয়াত এই সাতবাৰ তুৰিৰ ধ্বনিত পৃথিৱীৰ মানৱৰ বিদ্ৰোহৰ দেৱাল ভাঙি পৰিব ঈশ্বৰৰ ক্ৰোধৰ আগত। প্ৰভু যীশু আহিব আৰু মানৱৰ বিদ্ৰোহ দমন কৰি এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। এতিয়া আমি 3 পদৰ পৰা চাওঁ, পাঠ কৰি দিছোঁ। পাছে সোণৰ ধূপাধাৰ লোৱা আন এজন দূত আহি বেদীৰ ওচৰত উপস্থিত হ'ল, আৰু সিংহাসনৰ আগত থকা সোণৰ বেদীৰ ওপৰত সকলো পবিত্ৰবিলাকৰ প্ৰাৰ্থনাত লগাবলৈ তেওঁক ভালেমান ধূপ দিয়া হ'ল। এই স্বৰ্গদূতজন নিশ্চয় প্ৰভু যীশু নহয়। এতিয়া আৰু আমি প্ৰভু যীশুক মহাপুৰোহিতৰূপে সুগন্ধি দ্ৰব্য জ্বলোৱা অৱস্থাত নাপাওঁ। তেওঁ মণ্ডলীৰ কাৰণে নিবেদন জনাব লগা অৱস্থা নাই, কাৰণ মণ্ডলী ইতিমধ্যে স্বৰ্গলৈ উত্থিত হৈ স্বৰ্গতেই থাকিব। তেওঁ যেতিয়া হাতত পুথিৰ নোৰাটো লৈ চাব সাতটা খুলিবলৈ আৰম্ভ কৰে, তেতিয়াৰ পৰাই প্ৰভু যীশুৰ পৰিচৰ্যাটোৰ ৰূপ বেলেগ হ'ল। তেওঁ এতিয়া সম্পূৰ্ণ ক্ষমতা প্ৰদৰ্শন কৰি বিচাৰকৰ্তাৰ ৰূপত আত্মপ্ৰকাশ কৰা আমি দেখোঁ। তেওঁৰ নিৰ্দেশনাতেই পৃথিৱীত মহাক্লেশ চলিব। 4-6 পঢ়ি দিম। তাতে পবিত্ৰবিলাকৰ প্ৰাৰ্থনাৰে সৈতে দূতৰ হাতৰ পৰা ধূপৰ ধোঁৱা ঈশ্বৰৰ সন্মুখলৈ উঠিল। পাছে দূতে ধূপাধাৰ লৈ তাত বেদীৰ জুই ভৰাই পৃথিৱীত পেলাই দিলে। তাতে মেঘগৰ্জন, মাত, বিজুলী আৰু ভূমিকম্প হ'ল। পাছে সাতোটা তুৰি লোৱা সেই সাতজন স্বৰ্গদূতে তুৰি বজাবলৈ নিজক যুগুত কৰিলে। প্ৰভু যীশুৱে এতিয়া আৰু মণ্ডলীৰ কাৰণে প্ৰাৰ্থনা নিবেদন কৰা আমি নেদেখোঁ, কিন্তু তেওঁহে এতিয়া প্ৰাৰ্থনা উপাসনা গ্ৰহণ কৰা আমি দেখোঁ। সিংহাসনত বহি সম্পূৰ্ণ কৰ্তৃত্ব সম্পন্ন সৰ্বোপৰি ৰজা হিচাপে আমি দেখিছোঁ যে সেই সুগন্ধি দ্ৰব্য জ্বলোৱা কামটো স্বৰ্গদূতক দিয়া হৈছে আৰু প্ৰাৰ্থনাৰ উত্তৰ দিয়া হ'ব খ্ৰীষ্টৰ নামত। আমি পুৰণি নিয়মত পাই আহিছিলোঁ যে মহাপুৰোহিতে ধূপাধাৰ লৈ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰিছিল যেতিয়া তেওঁ বলিৰ তেজ অতি পবিত্ৰ স্থানলৈ নিছিল। কিন্তু ইয়াত আমি নিয়মটো ওলোটা হোৱা দেখিছোঁ, কাৰণ স্বৰ্গৰ পৰা ধূপাধাৰ পৃথিৱীত পেলাই দিয়াহে ইয়াত আমি দেখিছোঁ। অৰ্থাৎ প্ৰাৰ্থনা ধূনাৰ সুবাসৰ নিচিনা স্বৰ্গলৈ উঠি গৈছিল আৰু এতিয়া তাৰ উত্তৰ হিচাপে ঈশ্বৰে পৃথিৱীলৈ সেই ধূপাধাৰ পেলাই দিছে। আমি ইতিমধ্যে পাইছিলোঁ যে মহাক্লেশৰ সময়ত প্ৰভু যীশুৰ নামত শ্বহীদ হোৱা সাধুসকলে অনবৰতে কাতৰভাৱে প্ৰাৰ্থনা জনাই আছিল তেওঁলোকৰ সেই ৰক্তপাতৰ শাস্তি দোষীসকলক কেতিয়া দিব বুলি, ঈশ্বৰক প্ৰাৰ্থনা জনাই আছিল। জগতৰ মানুহে তেওঁলোকৰ পাপৰ শাস্তিস্বৰূপে খ্ৰীষ্টই ক্ৰুচত আগবঢ়োৱা বলিদান গ্ৰহণ নকৰা বাবে এতিয়া জগতৰ মানুহে পাপৰ শাস্তি নিজে ল'ব লগা হোৱা আমি ইয়াত দেখিছোঁ। পৃথিৱীত মেঘ গৰ্জন, মাত, বিজুলী আৰু ভূমিকম্প হ'ল। এইয়েই বুজায় পৃথিৱীলৈ আহিব ধৰা ভয়ংকৰ ক্লেশৰ সূত্ৰপাত, মহাক্লেশৰ চূড়ান্ত ৰূপ। আৰু সাতটা তুৰি বজাবলৈ সাতোজন স্বৰ্গদূত সাজু হৈছে। এইটো অতি গুৰুত্বপূৰ্ণ মুহূৰ্ত। সেই আধা ঘণ্টীয়া নিস্তব্ধ সময়ৰ সামৰণি পৰিব ধৰিছে। সাধুসকলৰ প্ৰাৰ্থনাৰ উত্তৰ দেখাকৈ দিবলৈ ঈশ্বৰ প্ৰস্তুত হৈছে। তুৰি বজাবলৈ ঈশ্বৰে আদেশ দিব ধৰিছে আৰু এই তুৰি বজোৱাৰ লগে লগেই পৃথিৱীৰ ওপৰত ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধ প্ৰকাশিত হ'ব। প্ৰিয় শ্ৰোতা, ঈশ্বৰে উপযুক্ত সময়ত তেওঁৰ নিৰ্দিষ্ট সময়সূচী আৰু পৰিকল্পনা মতে সকলো কাম কৰি আছে আৰু কৰি যাব। আমি বিচৰা সময়ত সকলো কাম নঘটিবও পাৰে, কাৰণ ঈশ্বৰে তেওঁৰ সময়মতেহে কামবোৰ কৰে। এই সময়সূচী মতেই এদিন প্ৰভু যীশুৱে হঠাতে এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাব স্বৰ্গলৈ। সেইদিন আমি নাজানো, দিন তাৰিখ নাজানো, আৰু তাৰ পাছতেই পৃথিৱীত পৰ্যায়ক্ৰমে মহাক্লেশ চলিব আৰু সাতবছৰীয়া সেই মহাক্লেশৰ অন্তত প্ৰভু যীশু আকৌ এই পৃথিৱীলৈ আহিব আৰু সকলো বিদ্ৰোহ দমন কৰি এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। সেইদিনলৈ আপুনি বাৰু আশাৰে ধৈৰ্যৰে বাট চাই আছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Thank you.